এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে নুমলীগড়ত অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ দেশৰ প্ৰথমটো বায়ো ইথানল প্ৰকল্প উদ্বোধন, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 77 বছৰ পূৰ্তি উপলক্ষে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন, আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰেলৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাড়া সামান্য বৃদ্ধি, নিউয়ৰ্কত অসমৰ চাহৰ দ্বিশতবাৰ্ষিকী উদযাপন আৰু ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা দেশৰ ভিতৰতে প্ৰথমটো প্ৰকল্প নুমলীগড়ত অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নুমলীগড় শোধনাগাৰ প্ৰাংগণতে মন্ত্ৰী, সাংসদ, বিধায়ক আৰু উচ্চপদস্থ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। ইয়াৰ পাছতে ডঃ শৰ্মাই সাংবাদিকৰ আগত কয় যে 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া নুমলীগড় ইথানল প্ৰস্তুতকাৰী প্ৰকল্পৰ সফলতাই ৰাজ্যখনত অনাগত দিনত এনেধৰণৰ বহু উদ্যোগ স্থাপনৰ বাট মুকলি কৰিব। দ্বিতীয় এডভান্টেজ আছামত নুমলীগড় শোধনাগাৰ লিমিটেডে ৰাজ্যখনৰ কেইবাটাও স্থানত নতুন উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ভিতৰত কামৰূপত 650 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰকল্প ৰূপায়ণ কৰা হ'ব।
অহা 8 ছেপ্টেম্বৰত নুমলীগড়ৰ 2G ইথানল অৰ্থাৎ বাঁহৰ পৰা ইথানল বনাব বাবে প্ৰস্তুত কৰি উঠা উদ্যোগ বা কাৰখানা বা আমাৰ অনুষ্ঠানটি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে। প্ৰায় 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা এনেধৰণৰ বায়ো ৰিফাইনেৰী দেশৰ ভিতৰতে প্ৰথম। এই প্ৰয়োগটো যদি আমি সফল কৰিব পাৰো তেতিয়াহ'লে অনাগত দিনত অসমত আৰু কেইবাটাও বাঁহৰ পৰা ইথানল নিৰ্মাণ কৰি উলিয়াব পৰা আমি উদ্যোগ স্থাপন কৰিব পাৰিম। সেইবাবে নুমলীগড়ৰ এই যিটো প্ৰয়াস, ই সফল হোৱাটো অতি গুৰুত্বপূৰ্ণ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নুমলীগড় শোধনাগাৰত অসম বায়ো ইথানল প্ৰাইভেট লিমিটেডৰ উদ্যোগত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা প্ৰকল্পটো পৰিদৰ্শন কৰে। তেওঁ লগতে শোধনাগাৰত কৰ্মৰত আৱাসীসকলৰ বাবে ধনশিৰি নগৰ নামৰ নৱনিৰ্মিত টাউনশ্বিপখনো উদ্বোধন কৰে। ডঃ শৰ্মাই ইয়াৰ পূৰ্বে বোকাখাট সমজিলাৰ আৱৰ্ত ভৱনত, কিছুদিন পূৰ্বে গোলাঘাট জিলাৰ পানবাৰীৰ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ শিবিৰত গ্ৰেনেড বিস্ফোৰণত আঘাতপ্ৰাপ্ত 3 গৰাকী জোৱানক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। শ্ৰোতাৰ আদৰৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি 78 বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা 9:30 বজাত বিভাগটোৰ লবিত কেইবাগৰাকীও প্ৰয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰিব। প্ৰয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাৱৰণ কৰা হ'ব। 78তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি দিনৰ 10 বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰ বিষয়ক কুইজৰ বিজয়ীসকলৰ লগতে ভালেকেইগৰাকী প্ৰাক্তন সতীৰ্থৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব। আজি সন্ধিয়া 6:30 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত উপজা দিনৰ সুবাস শীৰ্ষক এটা সংগীতানুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিলীপ দাসৰ গীত আৰু আলাপ, ডম্বৰুধৰ পাঠক আৰু জবা দাসৰ লোকগীত, উৎপল বৰাৰ মেণ্ডলিন বাদন আৰু ৰঙিয়াৰ সমন্বয়ী কলাকেন্দ্ৰৰ শিল্পীসকলৰ নৃত্যানুষ্ঠান পৰিৱেশন কৰা হ'ব। প্ৰতিষ্ঠা দিৱসৰ প্ৰাকসন্ধ্যা আকাশবাণী গুৱাহাটীৰ কক্ষসমূহৰ দুৱাৰমুখ কালি ৰং বিৰঙী বেলুনেৰে সজাই তোলাৰ লগতে সন্ধিয়ালৈ আলোকসজ্জাৰ ব্যৱস্থা কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ 6ষ্ঠ বৰ্ষৰ 51 সংখ্যা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যা গণশিল্পী দিলীপ শৰ্মাৰ জন্ম 100 বৰ্ষ বিশেষ সংখ্যাৰূপে প্ৰকাশ কৰা হ'ব। আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই বিবিধ ভাৰতী শাখাত অসমীয়া অনুষ্ঠানৰ প্ৰচাৰ পুনৰ আৰম্ভ কৰিছে। শ্ৰোতাসকলে 100.8 মেগাহাৰ্জত এই শাখাৰ অনুষ্ঠানসমূহ শুনিব পাৰিব। ইয়াৰ উপৰিও আজিৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই 7-দিনীয়া নাট মহোৎসৱৰ আয়োজন কৰিছে। নাট শৃংখলাত আজি সূৰ্যৰ পৰিচালনাত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাৱণ শীৰ্ষক নাটকখন প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আয়োজন কৰা উপজা দিনৰ সুবাস অনুষ্ঠানটো ইয়াৰ মহাবাহু শাখাত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই পোনপটীয়া প্ৰচাৰৰ বাবে আমাৰ আজি সন্ধিয়া 7:10 প্ৰচাৰ হ'বলগীয়া অসমীয়া বাতৰি সন্ধিয়া 6:20 প্ৰচাৰ হ'ব। ভাৰতীয় ৰেলৱে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰেলৰ সকলো শ্ৰেণীৰ যাত্ৰী ভাড়া সামান্য বৃদ্ধি কৰিছে। কোভিড মহামাৰীৰ পাছত ভাৰতীয় ৰেলৱে প্ৰথমবাৰৰ বাবে যাত্ৰী ভাড়া বৃদ্ধিৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি এক্সপ্ৰেছ আৰু মেইল গাড়ীৰ ক্ষেত্ৰত শ্লিপাৰ শ্ৰেণীৰ ভাড়া প্ৰতি কিলোমিটাৰত 1 পইচাকৈ আৰু শীতোতাপ নিয়ন্ত্ৰিত শ্ৰেণীৰ ক্ষেত্ৰত প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। অৱশ্যে 500 কিলোমিটাৰৰ কম দূৰত্বৰ সাধাৰণ শ্ৰেণীৰ আৰু উপ মহানগৰীয় ৰেল ভাড়াৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰযোজ্য নহ'ব। গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈ উঠিছে। ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা প্ৰাধিকৰণ NDFAই অনুমতি প্ৰদান কৰিলে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত উৎপাদন আৰম্ভ হ'ব। NHPCৰ কৰ্তৃপক্ষই কালি এই বিষয়ে ঘোষণা কৰে। প্ৰথম পৰ্যায়ত 3টা ইউনিটৰ জৰিয়তে প্ৰতিটোৰ পৰা 250 মেগাৱাটকৈ মুঠ 750 মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব। এই 3টা ইউনিটৰ শক্তি উৎপাদনৰ পাছত বাকী 5টা ইউনিটৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মেৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা যাব বুলিও NHPCয়ে আশা প্ৰকাশ কৰে। অহা বছৰৰ পৰা প্ৰকল্পটোৰ জৰিয়তে 2000 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে। ৰাজ্য চৰকাৰে অসমৰ বিদ্যুতৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নামনি সোৱণশিৰি প্ৰকল্পৰ পৰা 500 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰিব বিচাৰিছে যদিও NHPCয়ে 208 মেগাৱাট বিদ্যুৎ প্ৰদানতহে সন্মতি দিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহচক্ৰৰ অন্তৰ্গত বাকৰিকুচি গাঁৱত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিন ধৰি অঞ্চলটোত মীনমহল খেতি বাতি কৰাৰ উপৰি পকীঘৰ বন্ধা পৰিয়ালসমূহক বৃহৎ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সহযোগত প্ৰশাসনে কালি আঁতৰাই পঠিয়ায়। উত্তৰ বৰক্ষেত্ৰী মৌজাৰ বৰ্ণিবাৰী বৰতলা পথাৰৰ বাকৰিকুচিৰ 106 নম্বৰ দাগৰ 452 বিঘা 1 কঠা 14 লেচা চৰকাৰী ভূমিত এই উচ্ছেদ অভিযান চলোৱা হয়। ইয়াৰে বৰ্ণিবাৰী বৰতলা পথৰ পূবফালে 152 বিঘা মাটিত 322টা ঘৰ সাজি আৰু পশ্চিম দিশে 300 বিঘা মাটিত মীনমহল খান্দি 1 শতাংশ লোকে মীন পালন কৰি আহিছিল। এই চৰকাৰী ভূমি খালী কৰিবলৈ যোৱা 3 জুনত বৰক্ষেত্ৰী ৰাজহচক্ৰৰ কাৰ্যালয়ে দখলকাৰীসকললৈ জাননী জাৰি কৰিছিল। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ নলবাৰীৰ সংবাদদাতা ৰমেন কলিতাই।
নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহচক্ৰৰ অন্তৰ্গত মুকালমুৱাৰ ওচৰৰ বাকৰিকুচিত জিলা প্ৰশাসনে কালি চলোৱা জিলাখনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানত 452 বিঘা চৰকাৰী ভূমি মুকলি কৰা হয়। এই চৰকাৰী ভূমি দীৰ্ঘদিন ধৰি 93টা পৰিয়ালে বেদখল কৰি আহিছিল। এই চৰকাৰী ভূমি বেদখল কৰি পৰিয়ালসমূহে বাসগৃহ লগতে পুখুৰী খান্দি জীৱন নিৰ্বাহ কৰিছিল। এই ভূমিতে ঈদগাহ মৈদান, চৰকাৰী বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ আদি গঢ়ি উঠিছিল। পৰৱৰ্তী সময়ত যোৱা 3 জুনত বৰক্ষেত্ৰী ৰাজহচক্ৰৰ চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ পৰা তেওঁলোকলৈ জাননী জাৰি কৰা হৈছিল। বেদখলকাৰীসকলে জাননী লাভ কৰাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও শেহতীয়াকৈ আদালতত মুখ থেকেচা খাব লগা হৈছে। আদালতৰ ৰায়ৰ পাছতে নলবাৰী জিলা প্ৰশাসনে কালি পুৱাৰে পৰা উচ্ছেদ অভিযান চলায়। ইপিনে একাংশ বেদখলকাৰীয়ে নিজৰ বাসগৃহ ভাঙি অইন ঠাইলৈ থাপলি মেলা পৰিলক্ষিত হৈছিল, যাৰ বাবে এই উচ্ছেদ অভিযান সফলভাৱে ৰূপায়ণ হোৱা বুলি জিলা উপায়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জানিবলৈ দিয়ে।
আজিৰে পৰা 7-দিনীয়া কাৰ্যসূচীৰে বন মহোৎসৱ অনুষ্ঠিত হৈছে। সমৃদ্ধিশালী জীৱ বৈচিত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই মহোৎসৱ উদযাপন কৰি অহা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন মহোৎসৱলৈ শুভেচ্ছা জ্ঞাপন কৰি বনভূমিৰ সংৰক্ষণ, শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ মাধ্যমেৰে সু ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। মাদক দ্ৰব্যৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে অসম আৰক্ষীয়ে কালি শ্ৰীভূমি আৰক্ষীৰ সহযোগত 6 কোটি টকা মূল্যৰ হেৰইন জব্দ কৰে। নীলাম বজাৰৰ লালপুল এলেকাত চলোৱা এই অভিযানত 870 গ্ৰাম হেৰইন জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত 3জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। বৰপেটা আৰক্ষীয়ে কালি সন্ধিয়া হাউলিত এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ কৰে। হাউলিৰ ৰাষ্ট্ৰীয় পথত বাহনৰ তালাচী চলাই থাকোঁতে গুৱাহাটীৰ দিশৰ পৰা যোৱা এখন ট্ৰাকত 27টা পেকেটত 26,000টা ইয়াবা টেবলেট জব্দ কৰিবলৈ সমৰ্থ হয়। মিজোৰামৰ পৰা সৰবৰাহ কৰা এই নিষিদ্ধ টেবলেটখিনিৰ দাম 1,30,00,000 টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আজি চিকিৎসক দিৱস। সুচিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ৰ মানৱ সেৱা তথা চিকিৎসা জগতলৈ তেওঁ আগবঢ়াই যোৱা অনবদ্য অৱদানৰ প্ৰতি সন্মান জনাই আজিৰ দিনটো সমগ্ৰ দেশতে চিকিৎসক দিৱস হিচাপে উদযাপন কৰা হয়। 1882 চনৰ 1 জুলাইত জন্মগ্ৰহণ কৰা আৰু 1962 চনৰ 1 জুলাইত মৃত্যুবৰণ কৰা ডঃ ৰায়ক 1961 চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে বিভূষিত কৰা হৈছিল। চিকিৎসক দিৱসৰ দিনটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসকসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা সেৱাৰ ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি প্ৰকাশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত অসমৰ চাহৰ গৌৰৱময় দ্বি শতবাৰ্ষিকী উদযাপন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি উদযাপন কৰা মূল কাৰ্যসূচী হিচাপে নিউয়ৰ্কৰ জেকব জেভিছ চেণ্টাৰত আয়োজিত ছামাৰ ফেন্সি ফুড শ্বৰ ভাৰত মণ্ডপমত অসমৰ চাহৰ এটা মণ্ডপো মুকলি কৰা হয়। আমেৰিকাত থকা ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় এছ প্ৰধানৰ উপস্থিতিত কালি অসমৰ মুখ্য সচিব ডঃ ৰবি কোটাই ভাৰত মণ্ডপ উদ্বোধন কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা দলৰ মাজত চলি থকা পাঁচখনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ব্ৰিষ্টলৰ কাউণ্টি খেলপথাৰত অনুষ্ঠিত হ'ব। নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে ঘৰুৱা দলটোক 97 ৰানৰ ব্যৱধানত পৰাস্ত কৰি ইতিমধ্যে 1-0 অগ্ৰগতি লাভ কৰিছে। খেলখনত স্মৃতি মান্ধানাই T20 আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ প্ৰথমটো শতক অৰ্জন কৰিছিল। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে টেষ্ট, এদিনীয়া আৰু T20 এই আটাইকেইটা সংস্কৰণতে শতক অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেট খেলুৱৈ হিচাপে পৰিগণিত হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাও। আহক, কুমাৰ ডেভিড দাসৰ সৈতে।
2026ৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই অসমত পুনৰ NDA-ক নেতৃত্ব দিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণা। গোলাঘাটত মুখ্যমন্ত্ৰীৰ বাহনলৈ বটল নিক্ষেপৰ ঘটনা। নলবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ৰাজ্যৰ ঠায়ে ঠায়ে কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত স্থান পাইছে। ইয়াৰে 26ৰ নিৰ্বাচন কেন্দ্ৰিক বাতৰিটো অসমীয়া খবৰ কাকতে। তৃতীয়বাৰৰ বাবে একেলেথাৰি ৰাজ্যৰ শাসনলৈ আহিব বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্তৰ নেতৃত্বত 26ৰ বিধানসভা নিৰ্বাচন। অমিত শ্বাহৰ মন্তব্য। আৰু দৈনিক অসম কাকতে 26ৰ নিৰ্বাচনত NDA অৱতীৰ্ণ হ'ব ডঃ শৰ্মাৰ নেতৃত্বত শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গোলাঘাটত সংঘটিত এটা অপ্ৰত্যাশিত ঘটনাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় লৈ প্ৰতিবাদকাৰী কংগ্ৰেছীয়ে পানীৰ বটল নিক্ষেপ কৰাকলৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আৰু ঘটনাৰে জড়িত যুৱতীসহ কেইবাজনকো আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত এটা বাতৰি আমাৰ অসমকে ধৰি কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। গীৰ্গাই ক্ৰয় আৰু ৰাজহাজ্য কেলেংকাৰীক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ ঠায়ে ঠায়ে সাব্যস্ত কৰাৰ প্ৰতিবাদ আৰু গোৱালপাৰা থানাত যুৱ কংগ্ৰেছে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ বাতৰিটো অসমীয়া প্ৰতিদিনকে ধৰি কেইবাখনো কাকতে আজি এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত বাকৰিকুচি গাঁৱত কালি জিলা প্ৰশাসনে উচ্ছেদ চলাই কেইবাশ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমিকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। মণিপুৰত অজ্ঞাত বন্দুকধাৰীয়ে এগৰাকী মহিলাকে ধৰি 4 লোকক গুলীয়াই হত্যা কৰা আৰু UKKNLA এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেলকে ধৰি কেইবাখনো কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ মাজত নগদ ধন বিতৰণৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত পৰামৰ্শ দিবৰ বাবে বিদ্যালয় শিক্ষা বিভাগে এখন বিষয়া পৰ্যায়ৰ সমিতি গঠন কৰি দিছে। নুমলীগড়ত অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ দেশৰ প্ৰথমটো বায়ো ইথানল প্ৰকল্প উদ্বোধন। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 77 বছৰ পূৰ্তি উপলক্ষে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰেলৰ সকলো শ্ৰেণীৰ যাত্ৰীৰ ভাড়া সামান্য বৃদ্ধি। নিউয়ৰ্কত অসমৰ চাহৰ দ্বি শতবাৰ্ষিকী উদযাপন। আৰু ভাৰত আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।